Ea Akahbani. পুৱাৰ বাতৰিৰ সৈতে মই মৰমি কাশ্যপ। ভাৰত আৰু ছিংগাপুৰৰ মন্ত্ৰী পৰ্যায়ৰ চতুৰ্দশবাৰ্ষিক ঘূৰণীয়া মেচমেল আজি ছিংগাপুৰত অনুষ্ঠিত হ'ব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আজি নতুন দিল্লীত জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্বিনজিৰো কোইজিমিৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। চীনে অৰুণাচল প্ৰদেশৰ 60 কিলোমিটাৰ ভিতৰলৈ প্ৰৱেশ কৰিছে বুলি কৰা দাবী কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে হোৱা বুলি প্ৰকাশ কৰিছে। বাংলাদেশত আজি ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু আমষ্টেলভিনৰ ৱেগানাৰ ষ্টেডিয়ামত FIH বিশ্বকাপ হকীৰ পুল ডিৰ ফাইনেলত আজি ভাৰতীয় মহিলা দল ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰত আৰু ছিংগাপুৰৰ মন্ত্ৰী পৰ্যায়ৰ চতুৰ্থবাৰ্ষিক ঘূৰণীয়া মেজমেল আজি ছিংগাপুৰত অনুষ্ঠিত হ'ব। এই বৈঠকত অংশ লোৱাৰ বাবে ভাৰতৰ পৰা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেল আৰু বাণিজ্য, উদ্যোগ, বৈদ্যুতিক আৰু তথ্য প্ৰযুক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী জিতিন প্ৰসাদ দেশখনত উপস্থিত হৈছে। এই মেজমেল বিভিন্ন ন ন ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰ গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে পৰিগণিত হৈছে। 2022 চনৰ ছেপ্টেম্বৰত নতুন দিল্লীত প্ৰথমবাৰৰ বাবে দুয়োখন দেশৰ মাজত ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল। 2024 চনৰ আগষ্টত ছিংগাপুৰত আৰু 2025 চনত নতুন দিল্লীত এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল। যোৱা 3টা সংস্কৰণত এই মেজমেলত দুয়োখন দেশৰ আন্তঃগাঁথনি, যোগাযোগ, স্বাস্থ্য আৰু ঔষধ, বহনক্ষম উন্নয়ন, দক্ষতা বিকাশ আদি বিষয়ত কৌশলগত অংশীদাৰিত্বৰ বিষয়ে আলোচনা কৰা হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তৰফৰ পৰা প্ৰকাশ কৰা মতে এই চতুৰ্থবাৰ্ষিক মেজমেলত ইতিমধ্যে আলোচনা হোৱা বিষয়বোৰত লাভ কৰা সফলতা আৰু অন্যান্য দিশৰ ওপৰত পৰ্যালোচনা কৰা হ'ব। এই পদক্ষেপে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে এই মেজমেলৰ সমান্তৰালভাৱে চতুৰ্থ সংখ্যক ভাৰত ছিংগাপুৰ বাণিজ্যিক ঘূৰণীয়া মেজমেলো অনুষ্ঠিত হ'ব, য'ত দুয়োখন দেশৰ শীৰ্ষ পৰ্যায়ৰ বাণিজ্যিক নেতাসকলে অংশগ্ৰহণ কৰিব। কালি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ জয়শংকৰে ছিংগাপুৰৰ বিদেশ মন্ত্ৰী ভিভিয়ান বালাকৃষ্ণনক সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সৰ্বাত্মক কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ সন্দৰ্ভত আলোচনাত মিলিত হয়। ডঃ জয়শংকৰে বালাকৃষ্ণনৰ সৈতে ছিংগাপুৰৰ ভাৰতীয় উচ্চায়ুক্ত কাৰ্যালয়ত চৌহদত দূতাবাস সম্পৰ্কীয় কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। এই কাৰ্যালয়ে ভাৰত ছিংগাপুৰৰ কৌশলগত অংশীদাৰিত্বৰ নতুন দিশ উন্মোচন কৰাৰ লগতে ছিংগাপুৰত থকা ভাৰতীয় লোকসকলক বিভিন্ন সেৱা প্ৰদানৰ ব্যৱস্থা শক্তিশালী কৰি তুলিব বুলি মন্ত্ৰী ডঃ জয়শংকৰে আশা প্ৰকাশ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আজি নতুন দিল্লীত জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্বিনজিৰো কোইজুমিৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। এই বৈঠক দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষাজনিত সম্পৰ্ক শক্তিশালী কৰাৰ লগতে কৌশলগত আস্থা তথা সহযোগিতা বৃদ্ধি কৰিব আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত সুস্থিৰতা আৰু সুৰক্ষা অক্ষুণ্ণ ৰখাৰ পোষকতা কৰিব বুলি আশা কৰা হৈছে। দুয়োগৰাকী নেতাই মেক ইন ইণ্ডিয়া পৰিকাঠামোৰ অধীনত প্ৰতিৰক্ষা সম্পৰ্কীয় সঁজুলি আৰু প্ৰযুক্তিৰ আদান প্ৰদান ব্যৱস্থা শক্তিশালী কৰাৰ লগতে সামুদ্ৰিক সহযোগিতা বৃদ্ধিৰ বিষয়ত মত বিনিময় কৰিব। প্ৰথমবাৰৰ বাবে ভাৰতত উপস্থিত হৈ ছিনজিৰো কোইজুমিয়ে কালি মুম্বাইৰ ৱেষ্টাৰ্ণ নেভেল কামাণ্ড পৰিদৰ্শন কৰে। তেওঁ নৌসেনা বাহিনীৰ মুৰববী এডমিৰেল কৃষ্ণা স্বামীনাথন আৰু ফ্লেগ অফিচাৰ কামাণ্ডিং ইন চীফ ৱেষ্টাৰ্ণ নেভেল কামাণ্ড ভাইচ এডমিৰেল সঞ্জয় বাচ্চায়নক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত মন্ত্ৰীগৰাকীক ভাৰতীয় নৌসেনাৰ দায়িত্ব আৰু পৰিচালনাৰ সামৰ্থ্য সন্দৰ্ভত অৱগত কৰা হয়। উল্লেখযোগ্য যে ভাৰত আৰু জাপানে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বাবে উমৈহতীয়া, মুকলি আৰু স্থিতিস্থাপক লক্ষ্য তথা উদ্দেশ্য বিনিময়েৰে কাম কৰিছে। জাপানৰ বিদেশ মন্ত্ৰীগৰাকীৰ দুদিনীয়া ভাৰত ভ্ৰমণ দেশ দুখনৰ মাজত দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতা আৰু অংশীদাৰিত্ব শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে চীনে অৰুণাচল প্ৰদেশৰ 60 কিলোমিটাৰ ভিতৰলৈ প্ৰৱেশ কৰিছে বুলি কৰা দাবী ভুৱা বুলি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰিজিজুৱে কয় যে বাংলাদেশৰ পৰা প্ৰচাৰিত আলোকচিত্ৰ আৰু ভিডিঅ'ৰ সহায়ত অৰুণাচল প্ৰদেশত চীনৰ প্ৰৱেশৰ ভুৱা চিত্ৰণ কৰা হৈছে। তেওঁ কয় যে এনে মিছা বাতৰিয়ে সীমান্ত অঞ্চলত পহৰা দিয়া সৈনিকসকলৰ মনোবল হ্ৰাস কৰাৰ লগতে বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে।
चाइना और इंडिया के बीच में अरुणाचल प्रदेश में बहुत लंबा सीमा है और जिस सीमा को रेखांकित नहीं किया गया है, सीमा का वहां कोई बॉर्डर पिलर्स नहीं है, तो जमीन पर बॉर्डर को डिफाइन नहीं किया गया है, वो अभी का इशू नहीं है। शुरू से जब तिब्बत अलग राष्ट्र था तब भी तिब्बत और भारत के बीच में जो सीमा है उसका भी डिलिमिटेशन नहीं हुआ, बॉर्डर में प्रॉब्लम है। हमारे अरुणाचल के गांव के कुछ लोग बॉर्डर प्रॉब्लम को लेकर के जो चिंता जाहिर किया है वो सही है, क्योंकि वहां बॉर्डर डिलिनेशन नहीं हुआ। जो टफ टेराइन है, हाई एल्टीट्यूड है, वहां गांव नहीं होते हैं। गांव तो नीचे वैली में गांव होते हैं। ऊपर में तो हमारे अरुणाचल के लोग पारंपरिक पहले कभी ग्रेजिंग के लिए या हंटिंग के लिए जाते थे या ट्रेडिंग के लिए अप डाउन करते थे, तो वहां कोई खेती बाड़ी भी खास नहीं होता है हाई एल्टीट्यूड में, वो तो नीचे नीचे होता है। तो बॉर्डर जो है डिमार्केशन नहीं होने की वजह से चाइना और इंडिया के बीच में टेंशन होते रहता है।
গৃহমন্ত্রী অমিত শাহে আজি তামিলনাডুৰ মহাবালিপুৰামত দক্ষিণ মাণ্ডলিক পৰিষদৰ বৈঠকত সভাপতিত্ব কৰিব। অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, কেৰালা, তামিলনাডু আৰু তেলেংগানাৰ লগতে কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰী, আন্দামান নিকোবৰ আৰু লাক্ষাদ্বীপক লৈ পৰিষদ গঠিত হৈছে। বৈঠকত দক্ষিণ অঞ্চলৰ সদস্য ৰাষ্ট্ৰ আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ উপৰাজ্যপাল, মুখ্যমন্ত্ৰী, প্ৰশাসকসকলৰ লগতে প্ৰতিখন ৰাজ্যৰ দুগৰাকীকৈ জ্যেষ্ঠ মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব। গৃহ মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে মাণ্ডলিক পৰিষদৰ বাবে মুখ্য সচিব পৰ্যায়ৰ এখন স্থায়ী সমিতি আছে। ৰাজ্যসমূহে প্ৰস্তাৱ দিয়া বিষয়সমূহ এই সমিতিৰ আগত উত্থাপন কৰা হ'ব আৰু পাছত মাণ্ডলিক পৰিষদৰ বৈঠকত আলোচনাৰ বাবে গ্ৰহণ কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সহযোগিতামূলক যুক্তৰাষ্ট্ৰবাদৰ ভিত্তিত টীম ভাৰতৰ দৃষ্টিভংগী গ্ৰহণ কৰিছে আৰু এই পৰিষদৰ বৈঠকে এই ক্ষেত্ৰত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিব। বাংলাদেশত আজি ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ'ব। সাংসদসকলে শাসনাধিষ্ঠিত বিএনপিৰ প্ৰভাৱশীল নেতা মিৰ্জা ফখৰুল ইছলাম আলমগীৰ আৰু 11টা বিৰোধী দলৰ সমৰ্থিত প্ৰাৰ্থী কৰ্ণেল আলী আহমেদৰ যিকোনো এজনক প্ৰাৰ্থী নিৰ্বাচন কৰিব। দেশখনত 35 বছৰৰ মূৰত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। আজি বিয়লি 2 বজাৰ পৰা 5 বজালৈ বাংলাদেশৰ জাতীয় সংসদত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। 78 বছৰীয়া আলমগীৰ শাসনাধিষ্ঠিত বাংলাদেশ নেচনেলিষ্ট পাৰ্টীৰ প্ৰাৰ্থী হোৱাৰ বিপৰীতে কৰ্ণেল আলী আহমেদ জামাতি ইছলামী নেতৃত্বাধীন 11টা মিত্ৰ দলৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে। প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিঙে দুদিনীয়া আৰ্মেনিয়া ভ্ৰমণৰ সামৰণি মাৰিছে। এই ভ্ৰমণকালত শ্ৰীসিঙে আৰ্মেনিয়াৰ উপ প্ৰতিৰক্ষা মন্ত্ৰী কাৰেন ব্ৰিটিয়ান, প্ৰথম উপ প্ৰতিৰক্ষা মন্ত্ৰী আৰু সশস্ত্ৰ বাহিনীৰ মুৰববী এডৱাৰ্ড আছৰিয়ানৰ সৈতে বৈঠকত মিলিত হয়। প্ৰতিৰক্ষা মন্ত্ৰালয়ে সূত্ৰই প্ৰকাশ কৰা মতে এই আলোচনাকালত প্ৰতিৰক্ষা তথা সামৰিক কাৰিকৰী সহযোগিতা আৰু সামৰ্থ বৰ্ধন, প্ৰশিক্ষণ, প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন আদি বিষয়সমূহক স্থান দিয়া হয়। তদুপৰি ভাৰত আৰু আৰ্মেনিয়াৰ সশস্ত্ৰ বাহিনীসমূহৰ যৌথ প্ৰতিষ্ঠানিক আলোচনা চৰ্তাৱলীৰ সন্দৰ্ভতো দুয়োপক্ষই মত বিনিময় কৰে। ভ্ৰমণকালত প্ৰতিৰক্ষা সচিবগৰাকীয়ে আৰ্মেনিয়াৰ অত্যাধুনিক প্ৰযুক্তি বিভাগৰ মন্ত্ৰী ডেভিড ট্ৰেডভছিয়ানক সাক্ষাৎ কৰি প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সন্দৰ্ভত মত বিনিময় কৰে। এই সাক্ষাৎকালত দুয়ো দেশৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মাজত সহযোগিতা বৃদ্ধি আৰু যুটীয়া কাৰ্যকলাপৰ বাবে বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হয়। শিক্ষা মন্ত্ৰালয়ে জনাইছে যে যুৱ সংগমৰ 7ম পৰ্যায়ৰ বাবে অনলাইন পঞ্জীয়নৰ অন্তিম দিন এই মাহৰ 31 তাৰিখলৈ বৃদ্ধি কৰা হৈছে। মন্ত্ৰালয়ে কয় যে পঞ্জীয়নৰ সময়সীমা বৃদ্ধি কৰাৰ ফলত সমগ্ৰ দেশৰ পৰা অহা যোগ্য যুৱক যুৱতীসকলে এই অনন্য যুৱ বিনিময় কাৰ্যসূচীত অংশগ্ৰহণৰ অতিৰিক্ত সুযোগ লাভ কৰিব। ইয়াৰ পূৰ্বে যুৱ সংগমৰ 7ম পৰ্যায়ত অংশগ্ৰহণৰ বাবে পঞ্জীয়নৰ অন্তিম দিন 18 আগষ্ট ধাৰ্য কৰা হৈছিল। যুৱ সংগমৰ 7ম পৰ্যায়ৰ বাবে IIT, IIN, কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু NIT-কে ধৰি 20খন উচ্চ শিক্ষা প্ৰতিষ্ঠানক বিনিময় কাৰ্যসূচী আয়োজনৰ বাবে নডেল প্ৰতিষ্ঠান হিচাপে চিনাক্ত কৰা হৈছে। আমষ্টেলভিনৰ ৱেগেনাৰ ষ্টেডিয়ামত FIH বিশ্বকাপ হকীৰ পুল ডিৰ ফাইনেলত আজি ভাৰতীয় মহিলা দল ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 6:30 বজাত আৰম্ভ হ'ব। এই খেলত জয়ী বা ড্ৰ হলে ভাৰতে পুলৰ শীৰ্ষস্থান দখল কৰি পৰৱৰ্তী ৰাউণ্ডৰ বাবে যোগ্যতা অৰ্জন কৰাটো নিশ্চিত হ'ব। ইতিমধ্যে মঙলবাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 6-1 অভিলাষকাৰী গ'লৰ ব্যৱধানত জয়লাভ কৰি ভাৰতীয় দলৰ আত্মবিশ্বাস বৃদ্ধি পাইছে। এই জয়েৰে ভাৰতীয় দলটোৱে 1974 চনৰ বিশ্বকাপৰ উদ্বোধনী সংস্কৰণত স্পেইনৰ বিৰুদ্ধে 4-1 গ'লৰ ব্যৱধানত লাভ কৰা জয়ৰ অভিলেখ ভংগ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটিমান পুনৰ এবাৰ। ভাৰত আৰু ছিংগাপুৰৰ মন্ত্ৰী পৰ্যায়ৰ চতুৰ্থবাৰ্ষিক ঘূৰণীয়া মেজমেল আজি ছিংগাপুৰত অনুষ্ঠিত হ'ব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আজি নতুন দিল্লীত জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী ছিনজিৰ কইজুমুৰ সৈতে ত্ৰিপাক্ষিক বৈঠকত মিলিত হ'ব। চীনে অৰুণাচল প্ৰদেশৰ 60 কিলোমিটাৰ ভিতৰলৈ প্ৰৱেশ কৰিছে বুলি কৰা দাবী কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে ভুৱা বুলি প্ৰকাশ কৰিছে। আৰু আমষ্টেলভিনৰ ৱেগেনাৰ ষ্টেডিয়ামত FIH বিশ্বকাপ হকীৰ পুল ডিৰ ফাইনেলত আজি ভাৰতীয় মহিলা দল ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।